আহক ভাৰতৰ বাবে আজি আমি মিলিপন কৰোঁ, দেশৰ সুৰক্ষাৰ বাবে নিজকে সমৰ্পণ কৰোঁ। দেশ সেৱাৰ বাবে যেতিয়া কোনোবাই আহ্বান কৰে, ৰাষ্ট্ৰৰ সেৱাৰ বাবে সমৰ্পণ মান ধন আৰু প্ৰাণ
আহক আমি ল শপত, যেতিয়াই যুদ্ধ হওক নিকট দেশৰ ৰক্ষা কৰক আৰু আহ্বান কৰা সময়ত ৰাষ্ট্ৰৰ সেৱা কৰক, দেশ ৰক্ষাৰ সংকল্প পালন কৰক, একত্ৰিত হৈ আহক কৰ্তব্য পালন কৰক। পঞ্চায়তী ৰাজ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰি।